নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। কেন্দ্ৰীয় মন্ত্ৰীসভাই অসম আৰু ত্ৰিপুৰাৰ উন্নয়নৰ লক্ষ্যৰে বিশেষ পেকেজৰ অধীনত 4,250 কোটি টকা আবণ্টনত অনুমোদন জনাইছে। ৰাজ্যৰ বিদ্ৰোহী সংগঠনসমূহৰ সৈতে হোৱা শান্তি চুক্তি মৰ্মে কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে 4,000 কোটি টকা বিশেষ উন্নয়ন পেকেজত অনুমোদন আগবঢ়ায়। 2023 চনত আলফাৰ সৈতে হোৱা ত্ৰিপাক্ষিক চুক্তি অনুসৰি ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে 3,000 কোটি টকাত অনুমোদন জনোৱা হৈছে। একেদৰে বিদ্ৰোহী সংগঠন ডি এন এল এ আৰু ডিমাচা পিপল ছুপ্ৰিম কাউন্সিলৰ সৈতে হোৱা ত্ৰিপাক্ষিক চুক্তি অনুসৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্ভুক্ত অঞ্চলসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে 500 কোটি টকাৰ আবণ্টনত মন্ত্ৰীসভাই অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকৰ পাছত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বৈঠকৰ সিদ্ধান্তসমূহৰ বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰি এইদৰে কয়। ৰাজ্যখনৰ আদিবাসী বসতি প্ৰধান গাঁওসমূহৰ উন্নয়নৰ বাবেও মন্ত্ৰীসভাই 500 কোটি টকাৰ পেকেজ ঘোষণা কৰিছে। একেদৰে ত্ৰিপুৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ পুঁজিৰ অধীনত 250 কোটি টকা আবণ্টন দিছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ হিতাধিকাৰীসকললৈ 2025-26 বিত্তীয় বৰ্ষৰ বাবে 12,000 কোটি টকা ৰাজসাহায্য প্ৰদানত অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে 10,33,00,000ৰো অধিক পৰিয়াল উপকৃত হ'ব বুলি শ্ৰীবৈষ্ণৱে প্ৰকাশ কৰে। ৰাজহুৱা খণ্ডৰ তেল কোম্পানীলৈ মন্ত্ৰীসভাই 30,000 কোটি টকাৰ ক্ষতিপূৰণত অনুমোদন দিছে। 3টা ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানী আই অ' চি এল, বি পি চি এল আৰু এইচ পি চি এললৈ এই ধনৰাশি আবণ্টন দিয়া হ'ব। তদুপৰি কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত বহুমুখী শিক্ষা আৰু গৱেষণা প্ৰক্ৰিয়া উন্নত কৰাৰ বাবে 4,200 কোটি টকা আবণ্টনতো কেন্দ্ৰীয় মন্ত্ৰীসভাই অনুমোদন জনায়। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে ধৰি দেশৰ মুঠ 46টা প্ৰকল্প অসুৰক্ষিত তথা বিপদজনক বুলি শক্তি মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী শ্ৰীপদ নায়কে প্ৰকাশ কৰিছে। লোকসভাত কালি এটা প্ৰশ্নৰ উত্তৰত শ্ৰীনায়কে কেন্দ্ৰীয় বিদ্যুৎ প্ৰাধিকৰণৰ উদ্ধৃতিৰে কয় যে সাগৰ পৃষ্ঠৰ পৰা 1,500 মিটাৰ উচ্চতাত অৱস্থান কৰা যিকোনো অৱবাহিকাৰ প্ৰথম জলবিদ্যুৎ প্ৰকল্পক কেন্দ্ৰীয় বিদ্যুৎ প্ৰাধিকৰণে অসুৰক্ষিত বুলি বিবেচনা কৰাৰ লগতে ইয়াত সুৰক্ষামূলকভাৱে অতিৰিক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰকল্পসমূহত আগতীয়া সকিয়নি তথা সতৰ্কতামূলক ব্যৱস্থা ৰূপায়ণ কৰাটো বাধ্যতামূলক কৰা হৈছে। এই সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে অসুৰক্ষিত জলবিদ্যুৎ প্ৰকল্পৰ তালিকাত অৰুণাচল প্ৰদেশৰ 405 মেগাৱাটৰ নামনি পেনিয়ৰ আৰু 600 মেগাৱাটৰ কামেং জলবিদ্যুৎ প্ৰকল্পও আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বিভিন্ন বন শিবিৰত উদ্যানৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত আৰু পৰ্যটক কঢ়িওৱা হাতীসহ মুঠ 72টা বিভাগীয় পোহনীয়া হাতীৰ কালি স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পশু চিকিৎসা বিষয়াৰ নেতৃত্বত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ লগতে কহৰা ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসকৰ দ্বাৰা হাতীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। যোৱা 4 আগষ্টৰ পৰা আৰম্ভ কৰা এই স্বাস্থ্য পৰীক্ষা শিবিৰ প্ৰথম অৱস্থাত কহৰা, অগৰাতলী, বগৰী, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলত কৰাৰ লগতে পৰৱৰ্তী সময়ত লাওখোৱা, বুঢ়াচাপৰি আৰু বিশ্বনাথ বনাঞ্চলৰ হাতীৰ মাজতো সম্পন্ন কৰা হয়। হাতীসমূহৰ স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসকে হাতীৰ বাবে প্ৰয়োজনীয় তথ্যও যোগান ধৰিছে। নগাঁও জিলাৰ লাওখোৱা শিক্ষাখণ্ডৰ চৰকাৰৰ বিনামূলীয়া শিক্ষাৰ পৰা বঞ্চিত 28টি শিশুৰ শিক্ষা সন্দৰ্ভত অঞ্চলটোৰ ৰাইজে শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্তক কালি অভিযোগ পত্ৰ প্ৰদান কৰে। পত্ৰখনত উল্লেখ কৰা মতে লাওখোৱা শিক্ষাখণ্ডৰ পশ্চিম হাতীপাৰা মুক্তা বিদ্যালয়ত বিগত বৰ্ষৰ বিদ্যালয় বহিৰ্ভূত শিশুৰ জৰীপ কৰি 28টি শিশুক চিনাক্ত কৰা হৈছিল। এই জৰীপ কাৰ্যৰ পাছত বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু ক্লাষ্টাৰৰ মণ্ডল কেন্দ্ৰ সমন্বয়কে চহী কৰা তালিকা জিলা মান ৰক্ষকৰ হাতত অৰ্পণ কৰা হৈছিল। কিন্তু মান ৰক্ষকগৰাকীয়ে তথ্যখিনি শিক্ষা বিভাগৰ প্ৰবন্ধ পৰ্টেলত পঞ্জীয়ন নকৰাৰ ফলত এই 28টা শিশু শিক্ষালাভৰ পৰা বঞ্চিত হৈছে। এই ক্ষেত্ৰত শিশুকেইটিৰ শিক্ষা সুনিশ্চিত কৰাৰ দাবীৰে অতিৰিক্ত আয়ুক্তৰ হস্তক্ষেপ বিচাৰি ৰাইজে অভিযোগ পত্ৰ প্ৰদান কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত। নমস্কাৰ।